এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, তিনিজন অধিবক্তাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে মহাধিবক্তাই কৰা ফৌজদাৰী মানহানি গোচৰৰ ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সংৰক্ষণ, অৰুণাচলৰ ইটানগৰত বিত্ত আয়োগৰ এটা উচ্চ পৰ্যায়ৰ দলৰ ৰাজ্য চৰকাৰৰ বিভিন্ন পক্ষৰে বিত্ত ব্যৱস্থা সন্দৰ্ভত পৰ্যালোচনা, ডিমাহাছৰ কয়লাখনি ঘটনা সন্দৰ্ভত দেৱলাল গাৰ্লোচাৰ পন্নী কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক আদালতৰ নিৰ্দেশ, প্ৰাক্তন ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ পৰিয়ালৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী, আৰু আই পি এলৰ আজি পঞ্জাৱৰ মূল্যানপুৰত হ'বলগীয়া এখন খেলত পঞ্জাৱ কিংছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই তিনিজন অধিবক্তাৰ বিৰুদ্ধে তৰা ফৌজদাৰী মানহানি গোচৰৰ ৰায় আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে সংৰক্ষিত ৰাখিছে। দীৰ্ঘ সময় ধৰি চলা শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে আজি এই ৰায় সংৰক্ষিত ৰাখে। পাঁচদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অহা ষোড়শ বিত্ত আয়োগৰ এটা উচ্চ পৰ্যায়ৰ দলে আজি ৰাজ্যখনৰ ৰাজধানী ইটানগৰত ৰাজ্য চৰকাৰ আৰু বিভিন্ন পক্ষৰ সৈতে এলানি বিস্তৃত আলোচনাত মিলিত হয়। আয়োগৰ জ্যেষ্ঠ সদস্য এনি জৰ্জ মেথিউৰ নেতৃত্বত দলটোৱে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত শ্ৰীমতী মেথিউৱে কয় যে আয়োগে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু অন্য শীৰ্ষ বিষয়াসকলৰ সৈতে পুংখানুপুংখভাৱে আলোচনা কৰিছে। এই আলোচনাত ৰাজ্যখনৰ বিত্তীয় স্থিতি, চৰকাৰী বিষয়সমূহ আৰু বিভিন্ন খণ্ডত হোৱা উন্নয়নক সামৰি লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে অৰুণাচল প্ৰদেশ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী সন্দৰ্ভত আলোকপাত কৰি এখন সৰ্বাত্মক স্মাৰকপত্ৰ আয়োগলৈ প্ৰেৰণ কৰিছিল। এই স্মাৰকপত্ৰত পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি বৰ্তমানৰ 41% কৰৰ পৰা 47% বৃদ্ধি কৰা সন্দৰ্ভতো প্ৰস্তাৱ দিয়া হৈছিল। ডিমাহাছাও জিলাৰ উমৰাংছৰ তিন কিলৰ এটা কয়লাখনিত 9 শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ পন্নী কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। যোৱা 6 জানুৱাৰীত এন্দুৰৰ গাত সদৃশ 3 কিলৰ এই কয়লাখনিটোত পানী সোমাই যোৱাৰ ফলত তাত থকা শ্ৰমিককেইজন আবদ্ধ হৈ পৰে আৰু পাছত অভিযান চলাই 9 শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আদালতে নিৰ্দেশনাত উল্লেখ কৰা মতে এই কয়লাখনিটো কণিকা হোজাইৰ নামত পঞ্জীকৃত হৈ আছে। ইয়াৰ আগেয়ে উমৰাংছু থানাৰ দেৱলাল গাৰ্লোচা আৰু তেওঁৰ পন্নীৰ বিৰুদ্ধে এই বিষয়ক লৈ এটা গোচৰ ৰুজু কৰা হৈছিল। ৰাজ্য চৰকাৰে এই ঘটনাৰ কাৰণ আৰু দায়ীসকলক চিনাক্ত কৰাৰ বাবে এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে। এই দলটোৱে বিষয়টো সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰস্তুতি অব্যাহত আছে। জিলা প্ৰশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে ৰাজনৈতিক দলসমূহেও এই নিৰ্বাচনৰ বাবে তৎপৰতা চলাই আছে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে। জিলাখনৰ আয়ুক্ত জয় শিৱানীয়ে আজি পূব বাগচুং উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু 51 বাগচুং চৰাইবাহী গাঁও পঞ্চায়ত পৰিদৰ্শন কৰি কাম কাজৰ বুজ লয়। জিলাখনত আজি নিৰ্বাচনত নিয়োজিত পলিং বিষয়াসকলৰ প্ৰশিক্ষণ আৰু বেলট বাকচসমূহৰ সাল সলনি প্ৰক্ৰিয়া সম্পন্ন হয়। কামৰূপ জিলা প্ৰশাসনেও এই নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। জিলা প্ৰশাসনে মনোনয়ন প্ৰক্ৰিয়া সুকলমে চলোৱাৰ বাবে বিভিন্ন পৰ্যায়ত জিলাখনত 38 আৰু ৰঙিয়া সমজিলাত 4 বিষয়া নিয়োগ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই জিলাখনৰ অস্ত্ৰ শস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা সকলো লোককে তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰসমূহ সংশ্লিষ্ট থানাত 7 ভিতৰত জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে। কোনো সংস্থা, প্ৰতিষ্ঠান, বিভাগ অথবা ব্যক্তিবিশেষে অস্ত্ৰ শস্ত্ৰ জমা দিয়াৰ পৰা ৰেহাই বিচাৰিলে অনুজ্ঞাপত্ৰৰ সবিশেষ তথ্যসহ ইয়াৰ কাৰণ দৰ্শাই লিখিতভাৱে জিলা দণ্ডাধীশক আবেদন জনাব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ পৰা এয়া আমাৰ সংবাদদাতা জাকাৰিয়া ৰহমান।
আসন্ন পঞ্চায়েত নির্বাচন উপলক্ষে সমগ্র রাজ্যের সঙ্গতি রাখি শ্রীভূমি জেলাতো আদর্শ আচরণ বিধি কার্যকর হয়েছে। শ্রীভূমি জেলার আদর্শ আচরণ বিধি উলঙ্গাকে ধরি পঞ্চায়েত নির্বাচন প্রক্রিয়ার হইতে জড়িত অভিযোগ পঞ্জীয়ন করবলৈ নাগরিক সকলের বাবে 1-800-345-3966 একটা টোল ফ্রি নাম্বার সক্রিয় করা হয়েছে। জেলাত পঞ্চায়েত নির্বাচন শেষ নোহালৈকে এই সংখ্যা 24 কার্যকর হয়ে থাকিব। ইপিনে পঞ্চায়েত নির্বাচন উপলক্ষে অহা 10 এপ্রিল বিয়লি 4:30 শ্রীভূমি শহরের জেলা পুথিভঁরাল প্রেক্ষাগৃহত শ্রীভূমি জেলার জোনাল ম্যাজিস্ট্রেট, জোনাল সেক্টর অফিসার সকলের বাবে এক প্রশিক্ষণ অধিবেশন অনুষ্ঠিত হব। জেলা আয়ুক্তই সংশ্লিষ্ট সকলকে প্রশিক্ষণত উপস্থিত থাকিবলৈ নির্দেশ দিছে।
উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া 3 এপ্ৰিলত আৰম্ভ হৈছে আৰু 11 এপ্ৰিলত অন্ত পৰিব। 12 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 17 এপ্ৰিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন, সেইদিনাই চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
প্ৰাক্তন ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰে আজি সপৰিয়ালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে পৰিয়ালসহ কাজিৰঙালৈ অহা কিংবদন্তী খেলুৱৈগৰাকীয়ে আজি পুৱা বাগৰি বনাঞ্চলত জীপ ছাফাৰীৰ আনন্দ লয়। বাগৰি বনাঞ্চল পৰিদৰ্শন কৰি কাজিৰঙাৰ সৌন্দৰ্যত অভিভূত হোৱা বুলি তেণ্ডুলকাৰে প্ৰকাশ কৰে। জীপ ছাফাৰীৰে বন্যপ্ৰাণী আৰু বাগৰিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ সময়ত শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ পৰিয়ালক কাজিৰঙাৰ বন বিষয়া অৰুণ ভিগনেছে সংগ দিয়ে। জীপ ছাফাৰীলৈ যোৱাৰ পূৰ্বে পুৱা পৰিয়ালসহ তেওঁ অসমীয়া জলপান গ্ৰহণ কৰে। তেণ্ডুলকাৰ আৰু পৰিয়ালে আজি নিশা কাজিৰঙাত কটোৱাৰ পাছত কাইলৈ পুৱা মুম্বাইলৈ উভতি যাব। শচীন তেণ্ডুলকাৰক এবাৰ কাষৰ পৰা চোৱাৰ বাবে বহু অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। এই সন্দৰ্ভত গোলাঘাটৰ আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে এইদৰে কয়।
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে পৰিয়ালসহ উত্তৰ পূব তথা অসম ভ্ৰমণলৈ আহি কালি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে উপস্থিত হয়। কাজিৰঙাৰ বৰগছ ৰিজৰ্টত বাহৰ পাতি ক্ৰিকেটাৰগৰাকীয়ে আজি পৰিয়ালসহ পুৱাই জীপ ছাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে। কাজিৰঙা বাগৰি বনাঞ্চলত পৰ্যটকৰ হৰ্ষল উল্লাসৰ মাজত পৰিয়ালসহ জীপচিত উঠি কাজিৰঙা উদ্যানত প্ৰৱেশ কৰি ক্ৰিকেটাৰগৰাকীয়ে অভিভূত হৈ পৰে। কাজিৰঙা উদ্যান কৰ্তৃপক্ষই শচীন তেণ্ডুলকাৰক আদৰণি জনোৱাৰ লগতে ক্ৰিকেটাৰগৰাকীয়ে কাজিৰঙাত নিয়োজিত বন দুৰ্গা বাহিনীৰ সৈতেও মত বিনিময় কৰে। ক্ৰিকেটাৰগৰাকীক কাজিৰঙা উদ্যান কৰ্তৃপক্ষই এখন কফি টেবুল বুক উপহাৰ দিয়াৰ লগতে তেওঁৰ ভ্ৰমণৰ সকলো যাৱতীয় ব্যৱস্থা উদ্যান কৰ্তৃপক্ষই কৰি দিয়া বুলি সদৰি কৰিছে। ইফালে ক্ৰিকেটাৰগৰাকীয়ে এই ভ্ৰমণসূচী কাজিৰঙাত সামৰি কাইলৈ গুৱাহাটীলৈ উভতি যাব বুলি জানিব পৰা গৈছে।
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি পোষণ পষেক আৰম্ভ হৈছে। কামৰূপ জিলাত সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ সভাগৃহত পোষণ পষেক শুভাৰম্ভ কৰে। সভাত জিলা আয়ুক্তগৰাকীয়ে বছৰৰ প্ৰতিটো দিনতেই জিলাখনৰ শিশুসকলক স্বাস্থ্যৰ যতন আৰু সুৰক্ষা ল'বলৈ জিলাখনৰ প্ৰতিটো বিভাগক আহ্বান জনায়। পোষণ পষেকৰ কাৰ্যসূচীত জিলাখনৰ আয়ুষ, স্বাস্থ্য, জনস্বাস্থ্য, শিক্ষা বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। অহা 15 দিনৰ ভিতৰত জিলাখনত মাতৃগৰ্ভত শিশুৰ পঞ্চামৃত আৰু নৱজাতক শিশুৰ অন্নপ্ৰাশন অনুষ্ঠিত হ'ব বুলি সমাজ কল্যাণ বিভাগৰ বিষয়া ভূপেন ভট্টাচাৰ্যই অনুষ্ঠানত প্ৰকাশ কৰে। পোষণ পষেকত জিলাখনত থকা 3,117 অংগনবাড়ী কেন্দ্ৰত যিকোনো শিশু, গৰ্ভৱতী আৰু প্ৰসূতিৰ লগতে কিশোৰীসকলে নিজাববীয়াকৈ নাম পঞ্জীয়ন কৰিব পাৰিব। দৰং জিলাতো আজি পোষণ পষেক কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটা জিলাতো পোষণ পষেক কাৰ্যসূচী আৰম্ভ হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ জিলা পৰ্যায়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। বসন্তৰ আগমনত চৌদিক সতেজ হৈ উঠাৰ সময়তে অসমীয়া পৰম্পৰাগত ৰীতি নীতিৰে প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাপতি সাহোন বিহু উপলক্ষে উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিবলৈ সাজু হৈছে। গ্ৰামাঞ্চলত জীয়ৰী বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ কাটি উলিয়াইছে। প্ৰযুক্তিয়ে পৰিৱৰ্তন সাধন কৰাৰ সময়তো গ্ৰামাঞ্চলৰ বহু ঠাইত ঢেঁকীৰ শব্দ শুনা গৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠাপনা, জা জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। একেদৰে ঢুলীয়া নাচনীসকলৰ বিহুৰ আখৰা প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ঠায়ে ঠায়ে বিহু ঢোলৰ চেও আৰু বিহু নামে চৌদিশ মুখৰিত কৰি তুলিছে। সমাগত ৰঙালী বিহু উপলক্ষে বিভিন্ন স্থানত কৰ্মশালা, বিপণী আদিৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ ডিব্ৰু মহাবিদ্যালয়ত আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহাগী বিপণী শীৰ্ষক এটা কাৰ্যসূচীৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন চাংমায়ে মুকলি কৰা এই বহাগী বিপণীত ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা পিঠাপনা, আচাৰ, গামোচা, ৰুমাল আদিকে ধৰি বিহুৰ সৈতে জড়িত সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হয়। তিনিচুকীয়া জিলাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কাইলৈৰ পৰা থানা চাৰিআলিৰ ডাক বাংলা চৌহদত অসমী বহাগী মেলাৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে কালি কোকৰাঝাৰৰ জিলা সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাক আয়ৰ সৈতে সামঞ্জস্যহীন সা সম্পত্তি ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ঘটনা সন্দৰ্ভত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে দুৰ্নীতিত লিপ্ত থকা লোকসকলক গ্ৰেপ্তাৰ কৰি আইন অনুসাৰে শাস্তি বিহা হ'ব আৰু এই ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহ'ব। শ্ৰীবড়োৱে বিষয়া কৰ্মচাৰীসকলক কোনোধৰণৰ অসাধু কাম কাজত লিপ্ত নহবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কালি কোকৰাঝাৰ জিলা সমাজ বিলত বিভাগৰ অধীনৰ সংহত শিশু উন্নয়ন বিষয়াগৰাকীক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আটক কৰি গুৱাহাটীলৈ লৈ আহিছিল। পাছত বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে বিষয়াগৰাকীৰ পৰা ভালেমান অনিয়মৰ তথ্য আৰু নথি পত্ৰ লাভ কৰে। ইয়াৰ আগেয়ে যোৱা 20 জানুৱাৰীতো বিষয়াগৰাকীৰ গুৱাহাটীৰ জয়ানগৰ আৰু ভঙাগড়ত থকা বাসগৃহত অভিযান চলাই আৰক্ষীয়ে 45,77,000 টকা, বুজন পৰিমাণৰ সোণ, কেইবাখনো বিলাসী বাহন, .32 পিষ্টল, গুলী আৰু ভালেমান বেংকৰ নথি পত্ৰ জব্দ কৰিছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
শিৱসাগৰ জিলাৰ ডিমৌৰ আঠাবাৰী চাহ বাগিচাত উৎপাদিত চাহে আন্তৰ্জাতিক চাহৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত উচ্চমানৰ চাহৰ স্বীকৃতি লাভ কৰিছে। এই স্বীকৃতি লাভ কৰাৰ পাছতে চাহ বাগিচাখনৰ কৰ্তৃপক্ষকে ধৰি কৰ্মচাৰীসকল উৎফুল্লিত হৈ পৰিছে। এই সন্দৰ্ভত এয়া আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলী।
মই এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ডিমৌৰ আঠাবাৰী চাহ বাগিচাত, আৰু আঠাবাৰী চাহ বাগিচাত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে, কিয়নো আঠাবাৰী চাহ বাগিচাৰ চাহে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছে। লছ ভেগাছত অনুষ্ঠিত হোৱা ৱৰ্ল্ড টি এক্সপ'ত গ্ল'বেল টি চেম্পিয়নশ্বিপ 2025ত আঠাবাৰী চাহ বাগিচাৰ চাহে এটা বিশেষ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে, আৰু তাৰ পাছতে এতিয়া বাগিচাখনত এই পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। বাগিচাখনৰ পৰিচালক শচীন সিং ডাঙৰীয়াই তেওঁলোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰিছে, আৰু এই তেওঁলোকৰ যি উপলব্ধি তাক তেওঁলোকে এক উদযাপন কৰিছে। আমাৰ লগত শচীন সিং ডাঙরিয়া আছে। শচীন জি, হম জানা চাহতে হ্যাঁ কি আপ লোগো কো অ্যাওয়ার্ড মিলা হ্যাঁ
জি? অভি গত দিবস 25 মার্চ কো ইউনাইটেড স্টেটস অফ আমেরিকা কে লাস ভেগাস শহর মে ওয়ার্ল্ড টি এক্সপো কে অন্তর্গত গ্লোবাল টি চ্যাম্পিয়নশিপ হুয়া থা, জিসমে বিশ্বভর কি চায় কে বীচ মে কোয়ালিটি কো লেকে প্রতিযোগিতা হুই থি। উস প্রতিযোগিতা মে সিটিসি ব্ল্যাক টি কে ক্যাটেগরি মে আটাবাড়ি কা পিএফ গ্রেড কি চায় কো সর্বপ্রথম স্থান প্রাপ্ত হুয়া হ্যায়।
উল্লেখযোগ্য যে কলকাতাৰ লক্ষ্মী গ্ৰুপৰ দ্বাৰা পৰিচালিত আঠাবাৰী চাহ বাগিচাই প্ৰায় 1,400 অস্থায়ী কৰ্মচাৰীৰ দ্বাৰা বছৰি 6,00,000 কেজিৰো অধিক পৰিমাণৰ উৎকৃষ্ট চাহ উৎপাদন কৰি আহিছে। অসম আৰক্ষীৰ 1 কোটি কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি বিগত কেইসপ্তাহমানত ৰাজ্য চৰকাৰৰ উদ্যোগত 7,713 গৰাকী কৰ্মচাৰী সামৰি 68টা পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তিনিচুকীয়া জিলাৰ সিজুগুৰিত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী পিতৃ আৰু তেওঁৰ পুত্ৰ থিতাতে নিহত হয়। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰে খুন্দিওৱাৰ ফলত মটৰচাইকেলত অহা পিতৃ আৰু পুত্ৰ থিতাতে নিহত হয়। দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বজালী আৰক্ষীয়ে অভিযান চলাই দুচকীয়া বাহন চুৰি কাৰ্যত জড়িত এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰ উৎখাত কৰিবলৈ সমৰ্থ হৈছে। বজালীৰ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীয়ে আজি এখন সংবাদমেলযোগে কয় যে যোৱা নিশা চক্ৰটোৰ মুঠ 6 জন চোৰক কৰায়ত্ব কৰা হয়। চক্ৰটোৱে অসমকে ধৰি বিভিন্ন ৰাজ্য তথা চুবুৰীয়া দেশ বাংলাদেশত চুৰি বাহনসমূহ সৰবৰাহ কৰি আহিছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। অভিযানৰ সময়ত 3খন মটৰচাইকেল, মেঘালয়ৰ কেইবাখনো অবৈধ নম্বৰ প্লেট, বাহনৰ চাবিকে ধৰি বহু আপত্তিজনক সামগ্ৰী আৰু নথি পত্ৰ জব্দ কৰা হয়। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰ বৰপেটা বঁটা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত শিল্পী তৰালী শৰ্মাক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই 1 বহাগত উদযাপন কৰিবলগীয়া ৰঙালী বিহুৰ অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰিব। আজি বৰপেটাত অনুষ্ঠিত এখন সংবাদমেলত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ কুমাৰে এই কথা প্ৰকাশ কৰে। গুৱাহাটী মহানগৰীৰ চানমাৰী আৰক্ষীয়ে কেইবাটাও স্থানত অভিযান চলাই 9 জন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। গুৱাহাটীৰ মাছখোৱা আৰু পাণ্ডুত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীও উদ্ধাৰ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ইডেন গাৰ্ডেন্সত অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 239 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনৰ টছত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা লক্ষ্ণৌৰ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 238 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ নিকোলাছ পুৰাণে 36টা বলত 87 ৰাণ কৰি অপৰাজিত হৈ থকাৰ লগতে মিছেল মাৰ্চে 48টা বলত 81 ৰাণ কৰি আউট হয়। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে বাতৰি যুগুতোৱাৰ পৰলৈ 14 অভাৰত 4টা উইকেট হেৰুৱাই 166 ৰাণ কৰি খেলি আছে। আনহাতে আজি পঞ্জাৱৰ মুল্লানপুৰত হ'বলগীয়া আন এখন খেলত পঞ্জাব কিংছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ধুবুৰীৰ বিলাচীপাৰা নিবাসী লেখিকা, অভিনেত্ৰী তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰাক্তন ঘোষক গীতালী বৰুৱাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 62 বছৰ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ আজি দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ মৃত্যুত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। তিনিজন অধিবক্তাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ মহাধিবক্তাই তৰা ফৌজদাৰী মানহানি গোচৰৰ ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সংৰক্ষণ। অৰুণাচলৰ ইটানগৰত বিত্ত আয়োগৰ এটা উচ্চ পৰ্যায়ৰ দলৰ ৰাজ্য চৰকাৰৰ বিভিন্ন পক্ষৰে বিত্ত ব্যৱস্থা সন্দৰ্ভত পৰ্যালোচনা। ডিমা হাছৰ কয়লাখনি ঘটনা সন্দৰ্ভত দেৱলাল গাৰ্লোছাৰ পন্নী কণিকা হোজাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক আদালতৰ নিৰ্দেশ। প্ৰাক্তন ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ পৰিয়ালৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী। আৰু আই পি এলৰ আজি পঞ্জাৱৰ মুল্লানপুৰত হবলগীয়া এখন খেলত পঞ্জাৱ কিংছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।